এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। অসম চৰকাৰে 10 লাখ কোটিৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰে বিনিয়োগ অনুকূল নীতিত নতুন ৰূপ প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত ছিংগাপুৰত দেশখনৰ আগশাৰীৰ উদ্যোগপতিৰ সৈতে হোৱা আলোচনাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ সম্পদ আৰু ভৌগোলিক স্থিতিৰ সুবিধাৰে ৰাজ্যখনে দেশৰ ভিতৰত অন্যতম বিকশিত ৰাজ্য হোৱাৰ দিশত আগুৱাই গৈছে। ৰাজ্যত ব্যৱসায় অনুকূল পৰিৱেশ সুদৃঢ় কৰাৰ বাবে নুমলীগড় সম্প্ৰসাৰণ, টাটা ছেমিকণ্ডাক্টৰ আৰু নামৰূপ সাৰ কাৰখানাৰ 3টা প্ৰকল্প সময়মতে ৰূপায়িত কৰাৰ বাবে চৰকাৰে নিষ্ঠাৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ভ্ৰমণকালত ডঃ শৰ্মাই ছিংগাপুৰৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীসকলৰ সন্মুখত অসমৰ ঔদ্যোগিক পৰিৱেশ, বিনিয়োগৰ সুবিধা আৰু সুচল ব্যৱস্থা সন্দৰ্ভত উপস্থাপন কৰে। তেওঁ লগতে বিনিয়োগকাৰীসকলক উপকৃত কৰিব পৰাকৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে। চৰকাৰে এতিয়ালৈকে ছিংগল উইণ্ড' ক্লিয়াৰেন্স ব্যৱস্থাৰে প্ৰায় 2.5 লাখ ব্যৱসায়িক প্ৰস্তাৱত অনুমোদন জনাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ছিংগাপুৰৰ বিনিয়োগকাৰীসকলক অসমত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়। ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰলৈ অসমৰ পৰা যোৱা সেৱিকাসকলকো সাক্ষাৎ কৰে। ডঃ শৰ্মাই তেওঁলোকৰ সৈতে নাৰ্ছিং সম্প্ৰসাৰণ পৰিকল্পনাৰ বিষয়ে মত বিনিময় কৰে। কোকৰাঝাৰৰ বিটিআৰ বিধান পৰিষদৰ ভৱনত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বুজ ল'বলৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আজি বিধান পৰিষদৰ ভৱন প্ৰাংগণত উপস্থিত হয়। 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব। উল্লেখযোগ্য যে এই অধিৱেশনত ৰাজ্যৰ ষষ্ঠ অনুসূচী এলেকাক আৰু উন্নত কৰাৰ বিষয়ত সদনত আলোচনা কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি লুইতকোৱা ৰুদ্ৰবোৰৰ মৃত্যুবাৰ্ষিকী পালন কৰা হৈছে। 1980 চনৰ আজিৰ দিনটোতে কলংপৰীয়া গীতিকাৰ হিচাপে পৰিচিত ৰুদ্ৰবোৰৰ দেহাৱসান ঘটিছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে কৈছে যে ৰুদ্ৰবোৰৰ কালজয়ী গীতসমূহত কেঁচামাটিৰ গোন্ধ সংমিশ্ৰিত হৈ আছে। অসমৰ তাহানিৰ জনজীৱনৰ বিভিন্ন দিশৰ প্ৰতিফলনেৰে মাদকতাপূৰ্ণ ৰুদ্ৰবোৰৰ গীতসমূহ শুনি থাকিবৰ মন যায় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ নিশা 8:02 ইয়াৰ দৃষ্টিপথত মই ৰেডিঅ' কিয় শুনো শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকৰ্মী, প্ৰাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্ৰত্যাশা সম্পৰ্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানটো পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেওবাৰে সন্ধিয়া 7:45 সংবাদ চলন্তিকাটো অনাতাঁৰ মাধ্যম সম্পৰ্কত বিভিন্নজনৰ মতামত আগবঢ়াব। ৰাজ্যৰ 944টা পৰীক্ষা কেন্দ্ৰত কাইলৈ চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। এইবাৰ মুঠ 4,29,448 গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ 31টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 42টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল্যায়ন কৰা হ'ব। পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে ইতিমধ্যে সংশ্লিষ্ট জিলা আয়ুক্তসকলে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 15 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ, মোবাইল ফোন, স্মাৰ্ট ঘড়ী আদিকে ধৰি অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদে বিদ্যালয় শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তনৰ সূচনাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত 2025-26 শৈক্ষিক বৰ্ষৰ বাবে ৰাজ্যত নম্বৰবিহীন শিক্ষা ব্যৱস্থা আৰম্ভ কৰিবলৈ সাজু হৈছে। ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদৰ সঞ্চালক ডঃ নীৰদা দেৱীয়ে এই কথা প্ৰকাশ কৰি কয় যে এই ব্যৱস্থাত শিক্ষাৰ্থীসকলে প্ৰাথমিক, অগ্ৰগতি, দক্ষ আৰু উন্নত এই 4টা স্তৰত গ্ৰেড দিয়া হ'ব। এই ব্যৱস্থা প্ৰথম পৰ্যায়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত আৰম্ভ হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত অষ্টম শ্ৰেণীলৈ নম্বৰবিহীন শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব। ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ইতিমধ্যে 8 পৃষ্ঠাৰ শিক্ষাৰ্থীৰ সৰ্বাংগীন অগ্ৰগতিৰ খাতিয়ানপঞ্জী অৰ্থাৎ ৰিপৰ্ট কাৰ্ড প্ৰস্তুত কৰি উলিয়াইছে। বিদ্যালয়ত নামভৰ্তিৰ পৰা প্ৰতি 3 মাহৰ মূৰে মূৰে শিক্ষাৰ্থীৰ পৰ্যবেক্ষণৰ অন্তত ৰিপৰ্ট কাৰ্ডত মান নিৰূপণ কৰা হ'ব। এই নম্বৰবিহীন ব্যৱস্থাৰ জৰিয়তে প্ৰতিযোগিতাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে। আৰু ইয়াৰ লগে লগে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 1:40